Iya, agak banyak. বাতৰি সৈতে মই সংগীতা শৰ্মা। ভৱিষ্যতৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তিক প্ৰয়োগক লৈ নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলন অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী মোদীয়ে পবিত্ৰ ৰমজান মাহ আৰু হোলী উপলক্ষে দেশৰ জনসাধাৰণক শুভকামনা জনাই সকলোৱে আনন্দৰে এই উৎসৱ পালন কৰিব বুলি আশা প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে অহা মঙলবাৰে নতুন দিল্লীত নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তসকলৰ এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত বিজেপিত যোগদান কৰে আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভৱিষ্যতৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি কিদৰে প্ৰয়োগ কৰা হ'ব সেই বিষয়ত নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলন অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মত প্ৰকাশ কৰি বিষয়টোক লৈ গৌৰৱ ব্যক্ত কৰে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এই শীৰ্ষ সন্মিলনত ভিন ভিন দেশৰ নেতাৰ লগতে ঔদ্যোগিক খণ্ডৰ গুৰুত্বপূৰ্ণ ব্যক্তি, উদ্ভাৱক আৰু ষ্টাৰ্টআপ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকল সমবেত হোৱাৰ বিষয়টোলৈ আঙুলিয়াই দিয়ে। এই বিশেষ অনুষ্ঠানটোৱে বিশ্বৰ নেতাসকল আৰু প্ৰযুক্তি খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে পৰস্পৰৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰা বুলিও তেওঁ লগতে উল্লেখ কৰে। এই শীৰ্ষ সন্মিলনৰ প্ৰদৰ্শনীত বিশ্বৰ নেতাসকলক তেওঁ ভালেমান বিষয় প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰি মোদীয়ে কয় যে এইসমূহৰ মাজত বিশেষকৈ আমূল বুথ আৰু সুশ্ৰুত সংহিতা এই দুটা বিষয়ে বিশ্বৰ নেতাসকলক ব্যাপকভাৱে প্ৰভাৱিত কৰে। আমূলৰ বুথৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই বুথত পশুপালকসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে তেওঁলোকৰ দুগ্ধপাম আৰু প্ৰতিটো পশুৰ ওপৰত দিনটোৰ সকলো সময়তে কেনেদৰে চকু ৰাখিব পাৰে সেই বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছে। একেদৰে ভাৰতবৰ্ষৰ সংস্কৃতিয়ে সমগ্ৰ বিশ্বৰ নেতৃস্থানীয় লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লৈ ভাৰতত প্ৰাচীন পুথিপাজি, জ্ঞান আৰু হস্তলিপিসমূহ সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়াই তেওঁলোকক হতচকিত কৰি তোলে। এই বিষয়টোৰ উদাহৰণ হিচাপে সুশ্ৰুত সংহিতাৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে। এই শীৰ্ষ সন্মিলনৰ জৰিয়তে বিশ্বৰ নেতাসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ সামৰ্থ্যৰ বিষয়ে উমান পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এই সময়খিনিতে ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা তিনিটা মেড ইন ইণ্ডিয়া প্ৰকল্পৰ আৰ্হিও মুকলি কৰে। শেহতীয়া এই শীৰ্ষ সন্মিলনখনক কৃত্ৰিম বুদ্ধিমত্তা বিষয়ৰ সৰ্ববৃহৎ সন্মিলন বুলি অভিহিত কৰি ইয়াৰ সফলতাৰ বাবে তেওঁ দেশৰ প্ৰতিগৰাকী নাগৰিককে অভিনন্দন জনায়। সম্প্ৰতি চলি থকা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় মূলৰ বহু কেইগৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। কানাডাৰ দলটোত ভাৰতীয় মূলৰ সৰ্বাধিক সংখ্যক খেলুৱৈয়ে ভাগ লোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে দলটোৰ অধিনায়ক দিলপ্ৰীত বাজৱাৰ জন্ম পঞ্জাৱৰ গুৰদাসপুৰত। একেদৰে দলটোৰ আন এগৰাকী খেলুৱৈ নবনীত ধালিৱালৰ ঘৰ চণ্ডীগড়ত বুলি তেওঁ প্ৰকাশ কৰে। আজিৰ মন কী বাত অনুষ্ঠানত অংগদানেৰে জনসেৱাৰ বিৰল নিদৰ্শন দাঙি ধৰা কেৰালাৰ আলিন শ্বেৰিন আব্ৰাহাম নামৰ দহমহীয়া কন্যা শিশুটিৰ পিতৃ মাতৃকো ভূয়সী প্ৰশংসা কৰি কয় যে ভাৰতত অংগদানৰ বিষয়টোক লৈ সম্প্ৰতি সজাগতা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে একোটা মহৎ কাৰ্যই অগণন লোকৰ জীৱন সলনি কৰিব পাৰে। এনে কাৰ্য হাতত লোৱাসকলক তেওঁ ভূয়সী প্ৰশংসা কৰে। কাইলৈ ৰাষ্ট্ৰপতি ভৱনত উদযাপন কৰিবলগীয়া ৰাজাজী উৎসৱত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৱৰ্ণৰ জেনেৰেল চি ৰাজাগোপালাচাৰীৰ এটা প্ৰতিমূৰ্তি মুকলি কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে ৰাজাগোপালাচাৰীক ক্ষমতাৰ বাবে নহয় সেৱাৰ মনোভাৱেৰে কাম কৰা ব্যক্তি বুলি প্ৰশংসা কৰে। ডিজিটেল এৰেষ্ট সন্দৰ্ভত পূৰ্বে মন কী বাতত উল্লেখ কৰাৰ পিছৰ পৰা ডিজিটেল এৰেষ্ট আৰু ডিজিটেল জালিয়াতি সন্দৰ্ভত সমাজত ভালেখিনি সজাগতা বৃদ্ধি পোৱা বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ লগতে এনে ঘটনা এতিয়াও সংঘটিত হৈ আছে আৰু এয়া ক্ষমাহীন বুলি উল্লেখ কৰে। এই জালিয়াতিৰ আশ্ৰয় লোৱাসকলে সাধাৰণতে নিৰীহ লোকসকলক লক্ষ্য কৰি লয়। শ্ৰীমোদীয়ে কৃষি সামগ্ৰীসমূহ বৰ্তমান বিমানযোগে সহজে বিদেশলৈ প্ৰেৰণ কৰিব পৰা কাৰ্যটো সন্তোষ প্ৰকাশ কৰে। তেওঁ কৰ্ণাটকৰ নঞ্জানগুড় কল, মহীশূৰৰ পাণ আৰু ভাৰতীয় নেমু মালদ্বীপলৈ ৰপ্তানি কৰাৰ বিষয়ে উল্লেখ কৰে। এই সামগ্ৰীসমূহ ইয়াৰ সোৱাদ আৰু গুণাগুণৰ বাবে জনাজাত হোৱাৰ লগতে এইবোৰে ইতিমধ্যে ভৌগোলিক সূচ্যাংক লাভ কৰিছে বুলিও তেওঁ কয়। আজিৰ কৃষকে গুণাগুণক প্ৰাধান্য দিয়াৰ লগতে নিজৰ উৎপাদন বৃদ্ধি আৰু সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ তিৰুনাভায়াৰ ভৰতপুঞ্জ নদীৰ পাৰত পালন কৰি অহা পুৰণি পৰম্পৰা মমংগমৰ বিষয়ে উল্লেখ কৰি এই মহোৎসৱ প্ৰায় 250 বছৰ ধৰি পূৰ্বৰ গৰিমাৰে উদযাপিত নোহোৱাক লৈ দুখ ব্যক্ত কৰাৰ লগতে কেৰালা কুম্ভ হিচাপেও জনাজাত এই মহোৎসৱ এইবেলি সফলতাৰে উদযাপন কৰা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰে। একে সময়তে পবিত্ৰ ৰমজান মাহ আৰু হোলী উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে শুভকামনা জনোৱাৰ লগতে জনসাধাৰণে পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে এই উৎসৱ পালন কৰিব বুলিও আশা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিৰ্বাচন আয়োগে অহা মঙলবাৰে নতুন দিল্লীত নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তসকলৰ এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এই সন্মিলনত অধ্যক্ষতা কৰিব বুলি নিৰ্বাচন আয়োগে এখন বিবৃতিযোগে প্ৰকাশ কৰিছে। এই সন্মিলনত ৰাজ্যিক নিৰ্বাচনী বিষয়াসমূহৰ লগতে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইনী আৰু প্ৰযুক্তিগত বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব। নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচনী বিষয়াসকলে নিৰ্বাচনী প্ৰক্ৰিয়াক উপযুক্ত সন্মান প্ৰদৰ্শনেৰে নিজ নিজ আইনী কাঠামোৰ ভিতৰত সহযোগিতা লাভ কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। আয়োগে প্ৰকাশ কৰা অনুসৰি দিনজোৰা এই সন্মিলনত EVM আৰু ভোটাৰ তালিকা, প্ৰযুক্তিগত বিনিময় আদি সন্দৰ্ভত আলোচনা কৰাৰ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াক শক্তিশালী কৰি তোলা সম্পৰ্কেও আলোচনা কৰা হ'ব। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও উপস্থিত থাকে। 3 দশকৰো অধিক কাল ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ থকা অসমৰ প্ৰবীণ ৰাজনৈতিক নেতা ভূপেন কুমাৰ বৰাই অলপতে কংগ্ৰেছ দল ত্যাগ কৰিছিল। 2006 আৰু 2016 চনৰ নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভাত সমষ্টিটোক প্ৰতিনিধিত্ব কৰা বৰাই 2016 আৰু 2021 বৰ্ষৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিছিল। লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত আজি নিশা 2026 বৰ্ষৰ বাফটা ফিল্ম এৱাৰ্ড কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠান বাফটাৰ অফিচিয়েল ইউটিউব চেনেলযোগে প্ৰচাৰ কৰা হ'ব। ওৱান বেটল আফটাৰ আনাডাৰ নামৰ ছবিখনে 14টা মনোনয়নেৰে শীৰ্ষস্থান লাভ কৰাৰ লগতে চিনাৰ্ছে 13টা আৰু হেমনেট আৰু মাৰ্কি ছুপ্ৰিমে 11টাকৈ মনোনয়ন লাভ কৰিছে। এই উৎসৱত ভাৰতীয় ছবি বুঙে শ্ৰেষ্ঠ শিশু আৰু চলচ্চিত্ৰ শিতানত মনোনয়ন লাভ কৰিছে। উল্লেখযোগ্য যে মণিপুৰী ভাষাৰ এই ছবিখনৰ পৰিচালক লক্ষ্মীপ্ৰিয়া দেৱী আৰু প্ৰযোজক ৰিতেশ সিধৱানী আৰু ফাৰহান আখতাৰ। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ নিজৰ প্ৰথমখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে লীগ পৰ্যায়ত 4খন খেলৰ আটাইকেইখনতে জয়লাভ কৰি নিজৰ গ্ৰুপৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। ভাৰতে লীগ পৰ্যায়ৰ প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক পৰাস্ত কৰাৰ পাছত নামিবিয়াক 93 ৰানত পৰাস্ত কৰে। একেদৰে ভাৰতে গ্ৰুপ পৰ্যায়ৰ 3খন খেলত পাকিস্তানক 180 ৰানত আৰু অন্তিমখন খেলত নেডাৰলেণ্ডছক 17 ৰানত পৰাস্ত কৰে। ইয়াৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই কানাডাৰ বিৰুদ্ধে জয়েৰে প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰে। দলটোৱে 2খন খেলত আফগানিস্তানৰ বিৰুদ্ধে ছুপাৰ অভাৰত বিজয় সাব্যস্ত কৰে। দক্ষিণ আফ্ৰিকাই 3খন খেলত নিউজিলেণ্ডক 7 উইকেটত পৰাভূত কৰি ছুপাৰ 8 পৰ্যায়ত স্থান নিশ্চিত কৰে। দলটোৱে গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত UAEৰ বিৰুদ্ধে 6টা উইকেটত জয়লাভ কৰে। প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ত ভাৰত, জিম্বাবৱে, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাক গ্ৰুপ 1ত অন্তৰ্ভুক্ত কৰা হৈছে। পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ড আৰু নিউজিলেণ্ডক গ্ৰুপ 2ত স্থান দিয়া হৈছে। প্ৰতিটো দল নিজৰ গ্ৰুপৰ অন্য দলৰ বিৰুদ্ধে 3খন খেলত অৱতীৰ্ণ হ'ব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ 2টা দলে ছেমিফাইনেলত স্থান লাভ কৰিব। ইপিনে নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত কালি কলম্বোত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়, ফলত 2টা দলে 1 পইণ্টকৈ লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ভৱিষ্যতৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তিৰ প্ৰয়োগক লৈ নীতি নিৰ্ধাৰণৰ দিশত ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলন অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে পবিত্ৰ ৰমজান মাহ আৰু হোলী উপলক্ষে দেশৰ জনসাধাৰণক শুভকামনা জনাই সকলোৱে আনন্দৰে এই উৎসৱ পালন কৰিব বুলি আশা প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে অহা মঙলবাৰে নতুন দিল্লীত নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তসকলৰ এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। আৰু অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত বিজেপিত যোগদান কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।